নমস্কাৰ। দুৰ্যোগ ব্যৱস্থাপনা আৰু পূৰ্বপ্ৰস্তুতি সম্পৰ্কীয় বিশেষ অনুষ্ঠান সাৰথিলৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানটিৰ জৰিয়তে দুৰ্যোগ ব্যৱস্থাপনা আৰু ইয়াৰ বাবে ল'বলগীয়া পূৰ্বপ্ৰস্তুতিৰ বিষয়ে আমি শ্ৰোতাসকলক জনাবলৈ চেষ্টা কৰিম। আমাৰ গুৱাহাটী মহানগৰী আৰু ইয়াৰ দাঁতি কাষৰীয়া বিভিন্ন অঞ্চল দুৰ্যোগৰ সন্মুখীন হৈ আছে, গতিকে সেই সমস্যাসমূহৰ বিষয়ে তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম আৰু ইয়াৰ বাবে ল'বলগীয়া সাৱধানতাৰ বিষয়েও জনাবলৈ চেষ্টা কৰিম।
প্ৰিয় শ্ৰোতা, সাৰথি অনুষ্ঠানটিৰ আজিৰ খণ্ডটি ভূমিকম্পৰ পূৰ্বপ্ৰস্তুতিমূলক ব্যৱস্থা আৰু ভূমিকম্পৰ মুহূৰ্তত ল'বলগীয়া সাৱধানতাসমূহৰ বিষয়ে কিছু কথা আলোচনা কৰিম। কিন্তু তাৰ আগতে আহকচোন এপাক বৰুৱাৰ ঘৰলৈ গৈ আহোঁ।
কিমান বা দুখ পালা এতিয়া?
ভূমিকম্প আহিলে আপুনিও বাৰু এনেদৰে দৌৰা দৌৰি কৰে নেকি? হঠাতে আমাৰ ভৰিৰ তলৰ মাটিখিনি কঁপি উঠিলে কাৰণো বাৰু ভয় নালাগিব, কিন্তু ভূমিকম্পৰ সময়ত আমি কোনো কাৰণতে ভয়ত বিতত হোৱাৰ প্ৰয়োজন নাই। তাৰ সলনি উপস্থিত বুদ্ধি প্ৰয়োগ কৰাৰহে দৰকাৰ, কিয়নো দৌৰা দৌৰি কৰাৰ ফলতহে বেছিভাগ লোক আঘাতপ্ৰাপ্ত হয়।
প্ৰচণ্ড জোকাৰণিৰ পাছত বিস্তীৰ্ণ অঞ্চল এটা হঠাৎ তললৈ বহি যোৱা অথবা প্ৰবাহমান নৈ এখন বালিৰ নৈ হৈ পৰা আদি ঘটনাৰাজিয়ে আদিম যুগৰ লোকসকলক আতংকিত কৰি তুলিছিল, আৰু এয়া কোনো ভূতপ্ৰেত অথবা অদৃশ্য শক্তিৰ দ্বাৰা কৰা কাৰ্য বুলিহে বিবেচনা কৰিছিল। কালক্ৰমত ভূবিজ্ঞানীসকলে ভূমিকম্পৰ কাৰণ সম্পৰ্কে এটি যুক্তিবাদী সিদ্ধান্তত উপনীত হৈছিল বুলি ক'ব পৰা যায়। এই সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূতাত্ত্বিক বিভাগৰ অধ্যাপক ডক্টৰ ভগৱত প্ৰাণ দুৱৰাই এইদৰে কয়।
আমাৰ পৃথিৱীৰ উপৰিভাগ এটা হাৰ্ড লিথোস্ফেৰিক শিলেৰে গঠিত খোলা আছে, যাক আমি বিখণ্ডিত হিচাপে আমি পাওঁ আৰু সেইবিলাকক আমি প্লেট বুলি কওঁ। আৰু পৃথিৱীৰ ভিতৰত যিহেতু কেন্দ্ৰৰ ফালে অত্যন্ত গৰম, যথেষ্ট হিট আছে, সেইকাৰণে তাতে আমি এটা কনভেকশ্যন কাৰেণ্ট সৃষ্টি হয় আৰু যিটোৰ কাৰণে আচলতে প্লেটবিলাক মুভ কৰি থাকে। আৰু এই মুভমেণ্টৰ সময়ত প্লেটবিলাকৰ যিটো ঘৰ্ষণ হয় তাৰ কাৰণেই আচলতে আমাৰ যিমানবিলাক ভূমিকম্প হয় তাৰ বেছিভাগেই সেইকাৰণে হয়। আৰু লগতে যিবিলাক আমাৰ ডিভাষ্টেটিং ভূমিকম্প হয় সেইবিলাকৰ মূল কাৰণ সেইটোৱেই। এইটোক আমি টেকটনিক আৰ্থকুৱেক বুলি কওঁ। আৰু বিভিন্ন ধৰণৰ আৰ্থকুৱেক হ'ব পাৰে, কেতিয়াবা যদি খুব লোডেড গাড়ী এখন যায় তেতিয়াহ'লেও পৃথিৱীখন কঁপি যাব পাৰে, বা কেতিয়াবা লেণ্ডশ্লাইড হৈও কঁপি যাব পাৰে, গতিকে সেইটোকো আমি ভূমিকম্প বুলি ক'ব পাৰোঁ। কেতিয়াবা আগ্নেয়গিৰি উদগিৰণ হ'লেও ভূমিকম্প হ'ব পাৰে, কিন্তু যিবিলাকৰ প্লেট মুভমেণ্টৰ কাৰণে যিটো ভূমিকম্প হয় সেইটোৱে আটাইতকৈ ভয় লগা ভূমিকম্প, আৰু সেইটো আমি কওঁ যে কজ বাই টেকটনিক প্ৰচেছেছ।
ভূমিকম্প যিমানেই শক্তিশালী হ'ব ক্ষতিৰ পৰিমাণো সিমানেই অধিক হ'ব। ভূমিকম্পৰ এই শক্তি কোনো স্কেলৰ দ্বাৰা প্ৰকাশ কৰিব পাৰি নেকি? সেই বিষয়ে আমাক জনাব ডক্টৰ দুৱৰাই।
আচলতে ভূমিকম্পৰ যিটো জোকাৰণি তাক জোখাৰ বিভিন্ন ধৰণৰ স্কেল আছে। প্ৰথম স্কেল ৰিক্টাৰে উলিয়াইছিলে, তেখেত এজন ছিছমলজিষ্ট, আৰু তেখেতৰ নামতে আচলতে সেই স্কেলটো উচৰ্গা কৰা হৈছে, গতিকে আমি সকলোৱে সেইটো ৰিচাৰ স্কেল বুলি কওঁ। আৰু এইটো হৈছে যে আৰ্থকুৱেক এটা আহিলে আৰ্থকুৱেকৰ মেগনিচিউডটো কিমান সেইটো আচলতে মেজাৰ কৰা হয় এই ৰিক্টাৰ স্কেলত, আৰু সেইটো লোকেল মেগনিচিউড মানে লোকেল আৰ্থকুৱেকৰহে, য'ত আৰ্থকুৱেকটোৰ উৎপত্তি হয় সেইটোক আমি কেন্দ্ৰ বুলি কওঁ, আৰু তাৰ ওপৰত ছাৰ্ফেচৰ যিটো তাৰ মানে আমাৰ প্ৰজেকশ্যন হ'ব সেইটোক অভিকেন্দ্ৰ বুলি কওঁ। সেই অভিকেন্দ্ৰৰ পৰা মানে চাৰিওফালৰ পৰা 500 কিলোমিটাৰমান ৰেডিয়াছত যদি আৰ্থকুৱেকৰ মেজাৰমেণ্ট আমি যদি কৰিবলগীয়া হয় সেইটো আমি মানে লোকেল আৰ্থকুৱেকৰ ভিতৰত ধৰোঁ। কিন্তু এই স্কেলৰ কিছুমান লিমিটেশ্যন আছে, তেনেকৈ আমি 8 magnitude earthquake বা 9 magnitude earthquake এটা স্কেলত তেওঁৰ যিটো আচলতে স্কেল যেনেকৈ উলিয়াইছিলে সেইমতে আমি আচলতে ব্যৱহাৰ কৰিব তাক নোৱাৰোঁ। সাধাৰণতে সেইবিলাকৰ কাৰণে আমি মোমেণ্ট মেগনিচিউড স্কেল ব্যৱহাৰ কৰোঁ। আমাৰ ৰিক্টাৰ স্কেলটো ইমানেই মানে আমাৰ মনত সোমাই গৈ আছে যে আমি সদায় মানে ৰিক্টাৰ স্কেলতে কওঁ। আজিকালি কিন্তু বেছিভাগেই আমি মোমেণ্ট মেগনিচিউড স্কেলতহে মেজাৰ কৰোঁ। যিটো আমি কওঁ ৰিক্টাৰ স্কেল সেইটো সাধাৰণতে 7 magnitudeলৈকে আমি জুখিব পাৰোঁ। তাতকৈ বেছি হ'লে আচলতে সেইটো চেচুৰেটেড হৈ যায়, মানে তাৰপিছত আৰু আমাৰ ৰিলায়েবিলিটি আচলতে সেই স্কেলত নাথাকে। ঘৰ দুৱাৰ ভাঙাৰ যদি ভূমিকম্প হ'বলগীয়া হয় সেইবিলাক আচলতে আমি মেজৰ আৰ্থকুৱেক বুলি কওঁ। সাধাৰণতে আমি 5 magnitudeৰ ওপৰত যদি হয় তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে সেইবিলাকত মেজৰ আৰ্থকুৱেক ক্ষয় ক্ষতি হ'ব পাৰে। সাধাৰণতে 5 magnitudeমানৰ তলত যদি হয় তেতিয়াহ'লে তাত ক্ষয় ক্ষতিৰ পৰিমাণ কম হয়। এইখিনি মই এটা কথা কৈ যাব বিচাৰিছোঁ দেই, যিটো আমি কৈছোঁ যে 5 magnitude স্কেল বহুত আছে। ৰিষ্টাৰ স্কেলৰ কথা ক'লোঁ, মই মোমেণ্ট মেগনিচিউডৰ স্কেলৰ কথা ক'লোঁ, তেনেকুৱা ধৰণৰ আৰু বেলেগ বেলেগ আছে। আমি কেতিয়াবা CRF লৈ পেলাই আমি কেতিয়াবা কৰিব পাৰোঁ, কেতিয়াবা আমি বডি ৱেভ লৈ পেলাই আমি মেজাৰ কৰোঁ মেগনিচিউডবিলাক বেলেগ বেলেগ হয়। কিন্তু যে লোৱাৰ ৰেঞ্জত তাৰমানে স্কেলবিলাকৰ মাজত বেছি ভেৰিয়েশ্যন নাথাকে, সেইকাৰণে আমি আচলতে কোনোবাই যে মোমেণ্ট মেগনিচিউড লৈছে তেতিয়া আচলতে মোটামুটি ৰিষ্টাৰ স্কেলৰ লগত আচলতে মিলি যোৱা নিচিনা হৈ যায়। এতিয়া আমি ক'লে আচলতে সিমান ভুল নহয়, কিন্তু যদি আমি ডাঙৰ আৰ্থকুৱেক যিবিলাক গ্ৰেট আৰ্থকুৱেক বুলি কওঁ, গ্ৰেট আৰ্থকুৱেক মানে 8 magnitude+ যদি আৰ্থকুৱেক হয় তেতিয়া সেইবিলাকৰ ক্ষেত্ৰত কিন্তু এইটো শুদ্ধ নহয়। আৰু ডিভাষ্টেশ্যনটো অকল আৰ্থকুৱেকৰ মেগনিচিউডৰ ওপৰতে নিৰ্ভৰ নকৰে, অভিকেন্দ্ৰটো মোৰ পৰা কিমান দূৰত সেইটোৰ ওপৰত হ'ব পাৰে। গতিকে বিভিন্ন ধৰণৰ কথা আছে আৰু সেই ডেমেজটোৰ ওপৰত আচলতে চাই পেলাই এটা স্কেল উলিওৱা হৈছে। সেইটো মই ভূমিকম্প মেজাৰমেণ্টৰ সেইটো কৈছে যে ইনটেনচিটি স্কেল, মানে এইটো বেচিকেলি ইনটেনচিটি অফ ডেমেজ, কোনবিলাক এৰিয়াত কেনেকুৱা ধৰণৰ ডেমেজ হয় সেইটোৰ ওপৰত ভিত্তি কৰি আমি আচলতে এই স্কেলৰ মানবিলাক নিৰ্ণয় কৰা হয়।
ধুমুহা, চুনামি আদি প্ৰাকৃতিক দুৰ্যোগৰ আগলি বতৰা সম্পৰ্কে বতৰ বিজ্ঞান বিভাগে প্ৰায় শুদ্ধকৈ ক'ব পাৰে যদিও ভূঁইকঁপৰ আগলি বতৰাৰ বিষয়ে সঠিককৈ দিবলৈ ভূকম্পনবিদসকলে এতিয়াও সক্ষম হোৱা নাই। ভূঁইকঁপৰ প্ৰাক মুহূৰ্তত জীৱ জন্তুৱে অদ্ভুত আচৰণ কৰে বুলি কিছুসংখ্যক লোকে মত পোষণ কৰে। ভূঁইকঁপৰ আগলি বতৰা প্ৰস্তুত কৰাটো সম্ভৱতঃ চীন দেশতেই পোনপ্ৰথমে আৰম্ভ হয়। তেওঁলোকেও লক্ষ্য কৰিছিল যে ভূঁইকঁপকে আদি কৰি বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ প্ৰাককালত কিছু কিছু জীৱ জন্তুৱে অস্বাভাৱিক আচৰণ প্ৰদৰ্শন কৰে।
যেতিয়া ভূমিকম্প এটা আহে তেতিয়া আমাতকৈ এনিমেলবিলাকে আগতীয়াকৈ আচলতে গম পায়, সেই চাউণ্ডটো মানে আহি যায়। যেনেকৈ আমি এডাল স্কেল এডালৰ ওচৰত কাণত লগাই পেলাই সেইফালে টুকুৰ মাৰিলে আমি এটা ডাঙৰ চাউণ্ড হৈ যায়, তেনেকুৱা ধৰণৰ কথা। তে এনিমেলবিলাকৰ সেইকাৰণে সেই চেঞ্চিটিভিটিটো খুব বেছি, তেওঁলোকে এই যে কম্পনৰ এইটো তেওঁলোকে আগতে গম পায়। আৰু ভূমিকম্প হওঁতে এটা চাউণ্ডো হয় আচলতে, যিটো আমাৰ কাৰণে হয়তো ধৰাত আমাৰ কাৰণে অসুবিধা, কিন্তু এনিমেলবিলাকে সেই চাউণ্ডটো আগতে গম পায়। ভূমিকম্প হোৱা মানে পৃথিৱী খোলাটো কঁপি উঠিলে, কঁপি উঠাৰ লগে লগে বায়ুমণ্ডলতো আচলতে কঁপনি উঠে, আমাৰ যিটো শব্দৰ তৰংগ আহে তেনেকৈ তাতো সেই ভূমিকম্পৰ কাৰণে এটা শব্দৰ তৰংগ হয়। কিন্তু আমাৰ কাণবিলাক সেইটো ৰেঞ্জত চেঞ্চিটিভ নহয় কাৰণে আমি গম নাপাওঁ, কিন্তু এনিমেলবিলাকে গম পায়। গতিকে এনিমেল বিহেভিয়াৰ চালে আমি কিছু আমি ভূমিকম্প হোৱাৰ কথাটো আমি আগতে অনুমান কৰিব পাৰোঁ, কিন্তু ডিউৰেশ্যনটো ইমান কম সময়ৰ কাৰণে হয় যে সেইটোৰ পৰা আমি কিবা এটা প্ৰটেক্টিভ মেজাৰ ল'ম এইটো অসুবিধা। থিয়ৰিটিকেলি এইটো ঠিকেই আছে, কিন্তু ইন প্ৰেক্টিচ এইটো মানে ইমান ইউজফুল নহয়।
আমাৰ দেশৰ 60% অঞ্চলে ভূমিকম্প প্ৰৱণ এলেকাত অৱস্থিত। ভাৰতত ভূমিকম্পৰ ফলত ক্ষতিগ্ৰস্ত হোৱা উদাহৰণৰ সংখ্যাও তাকৰ নহয়। ইয়াৰ ভিতৰত 1993 চনত মহাৰাষ্ট্ৰৰ লাতুৰৰ ভূমিকম্পত বহু লোকৰ প্ৰাণ গৈছিল। গুজৰাটত হোৱা 2002 চনৰ ভূমিকম্পই 3খন নগৰ ধ্বংসস্তূপত পৰিণত কৰিছিল।
সমগ্ৰ উত্তৰ পূব ভাৰতক ভূমিকম্প প্ৰৱণ অঞ্চল বুলি গণ্য কৰা হয়। অসমত 1696 চনৰ পৰা 1770 চনৰ ভিতৰত হোৱা 4টা ডাঙৰ ভূমিকম্প, 1897 চনৰ বৰভূঁইকঁপ আৰু 1950 চনৰ বৰভূঁইকঁপ ইয়াৰ জ্বলন্ত উদাহৰণ। ইয়াৰ বাহিৰেও 2015 চনত হৈ যোৱা নেপালৰ ভূমিকম্পৰ ফলতো বহু সা সম্পত্তিৰ ক্ষয় ক্ষতি হোৱাৰ লগতে কেইবাশ লোকৰ প্ৰাণহানি হৈছিল। প্ৰিয় শ্ৰোতা, ভূমিকম্পই মানুহক মৃত্যুৰ মুখলৈ ঠেলি নিদিয়ে, কিন্তু আমি কৰা দৌৰাদৌৰি অথবা অনাহকত হৈ হাল্লা কৰাৰ ফলতহে বহু লোক আঘাতপ্ৰাপ্ত হয়।
প্ৰিয় শ্ৰোতা, ভূমিকম্প এক প্ৰাকৃতিক পৰিঘটনা আৰু ইয়াক আমি বাধা দিব নোৱাৰোঁ। তথাপি আগতীয়াকৈ কিছুমান সাৱধানতা অৱলম্বন কৰিলে ইয়াৰ পৰা হ'ব পৰা ক্ষয়ক্ষতিৰ পৰিমাণ আমি বহু পৰিমাণে হ্ৰাস কৰিব পাৰোঁ। আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ দাঁতিকাষৰীয়া কেইবাটাও অঞ্চলত উপস্থিত হৈ তেওঁলোকেনো ভূমিকম্পৰ সময়ত আৰু ভূমিকম্পৰ পূৰ্ব প্ৰস্তুতিমূলক ব্যৱস্থা হিচাপে কি পদক্ষেপ লয় সেই বিষয়ে জানিবলৈ চেষ্টা কৰিছিলোঁ।
প্ৰিয় শ্ৰোতা, এই মুহূৰ্তত আমাৰ সৈতে ফোন লাইনত আছে কামাখ্যা ধামৰ এগৰাকী ব্যক্তি। আহকচোন, তেখেতেনো ভূমিকম্পৰ সময়ত কি পদক্ষেপ লয় সেই বিষয়ে জানো। ভূমিকম্পৰ পূৰ্ব প্ৰস্তুতিমূলক ব্যৱস্থা হিচাপে লোৱা এনে পদক্ষেপে তেওঁলোকক ভূমিকম্পৰ সময়ত কিছু পৰিমাণে হ'লেও সহায় কৰিব বুলি আশা কৰিব পাৰি। প্ৰিয় শ্ৰোতা, কিন্তু এনে বহু লোক আছে যিসকল ভূমিকম্পৰ সময়ত ল'বলগীয়া সাৱধানতাসমূহৰ বিষয়ে অজ্ঞাত। ভূমিকম্পৰ সময়ত আৰু ভূমিকম্পৰ পূৰ্ব প্ৰস্তুতিমূলক ব্যৱস্থা হিচাপে আমি কিছুমান পদক্ষেপ ল'ব পাৰোঁ।
যিকোনো মুহূৰ্ততে নিৰাপদে মুকলি স্থানলৈ ওলাই যোৱাৰ বাবে আৱাসগৃহ বা ৰাজহুৱা ভৱনসমূহত আহল বহল মুকলি ঠাই ৰখা উচিত। আপাতকালীন ব্যৱহাৰৰ উদ্দেশ্যে টৰ্চ লাইট, জুইশলা, প্ৰাথমিক চিকিৎসাৰ বাকচ, খোৱাপানী, মোবাইল ফোন আদি সহজতে বিচাৰি পোৱা ঠাইত থ'ব লাগে। ঘৰৰ ওপৰত চাঙত অথবা ৰেকত গধুৰ ওজনৰ বস্তু থোৱা অনুচিত। গধুৰ কাঠৰ ফাৰ্নিচাৰবোৰ ভালদৰে বান্ধি ৰখাৰ ব্যৱস্থা কৰক। নিজৰ ঘৰটো ভূমিকম্প প্ৰতিৰোধী প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰক। ৰন্ধন গেছৰ সংযোগ প্ৰতিবাৰ ব্যৱহাৰৰ পাছত সম্পূৰ্ণ বিচ্ছিন্ন কৰি ৰখা অভ্যাস কৰা উচিত।
ঠিক সেইদৰে ভূমিকম্পৰ মুহূৰ্ততো কিছুমান সাৱধানতা লোৱা উচিত। ভূমিকম্পৰ সময়ত আমি কোনো কাৰণতে ভয়ত বিব্ৰত হৈ দৌৰাদৌৰি কৰিব নালাগে। ওখ অট্টালিকাৰ বাসিন্দাসকলে ঘৰৰ ভিতৰত থকা অৱস্থাত ভূমিকম্প আহিলে চিৰি বা লিফ্টেৰে নামি অহাৰ সলনি যি ঠাইত থাকে সেই ঠাইতে সুৰক্ষিত স্থান গ্ৰহণ কৰা বাঞ্ছনীয়। ভূমিকম্পৰ জোকাৰণি শাম কটাৰ পাছতহে বাহিৰলৈ ওলাই অহা উচিত। কিন্তু মনত ৰাখিব, লিফ্টৰ ব্যৱহাৰ কেতিয়াও নকৰিব। যান বাহন চলাই থকা অৱস্থাত ভূমিকম্প দিলে গাড়ীখন ওখ অট্টালিকা বা ইলেক্ট্ৰিক পোষ্ট নথকা মুকলি ঠাইত ৰখোৱা উচিত।
এনেধৰণৰ পদক্ষেপে আমাক ভূমিকম্পৰ ফলত হ'ব পৰা বিপদৰ পৰা ৰক্ষা কৰিব পাৰিব। প্ৰিয় শ্ৰোতা, এইখিনিতে ভূমিকম্পৰ সময়ত ল'ব লগা সাৱধানতাৰ বিষয়ে ডক্টৰ দুৱাৰাইনো কি কয় জানো আহকচোন।
ভূমিকম্প আহিলেই যে ভূমিকম্পই আমাক মাৰে এনেকুৱা ধৰণৰ কথা নহয়। ভূমিকম্প অহাৰ সময়ত যিবিলাক ঘৰ দুৱাৰ ভাঙে বা কেতিয়াবা ইলেক্ট্ৰিক পোষ্টবিলাক ভাঙি যাব পাৰে, ৱায়াৰবিলাক ছিঙি যাব পাৰে, লাইফ ৱায়াৰত আমাৰ গাত লাগি আমি আমাৰ এক্সিডেণ্ট হ'ব পাৰে, কেতিয়াবা চিলিণ্ডাৰ বাৰ্ষ্ট হৈ জুই লাগিব পাৰে, এনেকুৱাবিলাকৰ কাৰণেহে আচলতে মানুহবিলাক বেছিকৈ মৰে। গতিকে আমি যদি অলপমান সাৱধান হওঁ, এটা ঘৰ বনাইছোঁ আমি সুন্দৰকৈ, তাক এটা ষ্ট্ৰাকচাৰেল ডিজাইন কৰিছোঁ, মানে অলপমান জোকাৰণিত ঘপককৈ ভাঙি নাযায় তেনেকুৱা ধৰণে আমি বনাব পাৰোঁ। আগতে আমাৰ অসমত যিবিলাক আছাম টাইপ ঘৰ আছিলে, বাঁহ আৰু কাঠেৰে বনোৱা যিবিলাক ঘৰ, সেইবিলাক ঘৰ সাধাৰণতে ভূমিকম্পত ভাঙি নাযায়। আৰু দ্বিতীয় কথাতে, পাহাৰৰ ঢালত যদি মই ঘৰ বনাওঁ তেতিয়াহ'লে জোকাৰণি কৰিব সেইটো ঘৰটো লেণ্ডশ্লাইড হৈ খহি আহিব পাৰে। গতিকে মই ঘৰটো বনোৱাৰ মই চাব লাগিব যে মই পাহাৰৰ একেবাৰে নামনিতে মই ঘৰ সাজিছোঁ নেকি, খুব বেয়া শ্লোপ এটা আছে তাত মই আছোঁ নেকি। সেই বস্তুবিলাক আমি ভালকৈ যদি অধ্যয়ন কৰি লওঁ যে ইয়াতে এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ এটাহে চুইটেবল আৰু আমি যদি তেনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ বনাওঁ তেতিয়াহ'লে আমাৰ ক্ষয়ক্ষতি তেনেকুৱাকৈ নহয়। আমি যিটো দেখোঁ যে এতিয়া আমি ঘৰত আলমিৰাটোৰ ওপৰতে মানে গধুৰ বস্তু ৰাখি দিছোঁ, ভূমিকম্প জোকাৰণি তাৰ পৰা সেইটো খহি পৰিল, মই তলতে আছিলোঁ, মোৰ গাত পৰিল, মই ইঞ্জিয়ৰ হ'লোঁ, এনেকুৱা ধৰণৰ সেইটোবিলাক কমন মানে কথা। গতিকে সেইবিলাকৰ পৰা আমি অলপমান সাৱধান হ'ব লাগে যে ঘৰৰ যেতিয়া বস্তুবিলাক থওঁ যাতে প্ৰপাৰ জেগাত প্ৰপাৰ বস্তুবিলাক থাকে, সেইখিনি আচলতে আমাৰ দৰকাৰ আছে। আৰু দ্বিতীয় কথাটো আছিল যে আমি পিছত কি কৰিম। বহুত মানুহে আচলতে ভূমিকম্প বুলিলেই বিৰাট ভয় খায়। ভূমিকম্প আহিছে, ঘৰটো ওপৰৰ পৰা তললৈ দৌৰ মাৰি আহিছে, সাধাৰণতে দেখা যায় যে মেক্সিমাম ইঞ্জুৰি কিন্তু সেইকাৰণে হয়, এটা ফ্লেটতে যেনিবা বহুত মানুহে চব সকলো দূৰ মাৰি তললৈ নামি আছে, ইটোৱে সিটোৱে হেঁচা হেঁচি হৈ তেনেকুৱা ধৰণৰ হৈ পেলাই মানে বহুত ইঞ্জুৰি হয়। গতিকে আমি আচলতে পেনিক হোৱাৰ কোনো ইয়ে নাই, আৰু ভূমিকম্প খুব কম সময়ৰ কাৰণে আহে। মই যদি আজি তিনিতলা বিল্ডিং বা চাৰিতলা বিল্ডিং এটাৰ ওপৰত আছোঁ, ভূমিকম্পটো হ'লে মই যদি দৌৰি তললৈ নামি আহিব বিচাৰোঁ, মই দৌৰিত নামি অহাৰ আগতেই কিন্তু ভূমিকম্প পাৰ হৈ গ'ল। গতিকে মই দৌৰি আহি মই কেতিয়াও মোক নিজে ছেভ কৰিব নোৱাৰোঁ। কিন্তু ঘৰটোৰ ভিতৰত কিছুমান মানে জেগা থাকে যে সাধাৰণতে আসাম টাইপ ঘৰটো আমাৰ ইমান ভয় নাই, ঘৰৰ ভিতৰত থাকিলেও হ'ল। ফ্লেটৰ ক্ষেত্ৰত বা মাল্টিষ্টৰিড বিল্ডিঙৰ ক্ষেত্ৰত আমি সাধাৰণতে পোষ্ট যিবিলাক আছে আৰু বিম য'ত আছে সেইবিলাকৰ কাষত থিয় হ'ব লাগে, ষ্ট্ৰাকচাৰেলি ষ্ট্ৰং জেগা সেইখিনিয়ে। কিন্তু আমি চাব লাগিব যে ৱালখনৰ ওপৰত আকৌ কিবা হেভি বস্তু আছে নেকি। মই এটা মাল্টিষ্টৰিড বিল্ডিঙলৈ উঠি যোৱা যিটো মানে খটখটি, সেই খটখটিটো আচলতে কি হয় যে ষ্ট্ৰাকচাৰেলি উইক, তাৰ ষ্ট্ৰেংথটো অলপমান কম থাকে। গোটেই ষ্ট্ৰাকচাৰটো যদি এফেক্ট হ'বলৈ হয় প্ৰথমৰ ফালে ষ্টেয়াৰকেছটো এফেক্ট হয়। আৰু এটা কথা যে মই যদি মোৰ ঘৰটো মোৰ ছেফ, কিন্তু মই নাজানো যে মই ভূমিকম্প আহোঁতে মই মোৰ ঘৰত থাকিম নে নাথাকিম। গতিকে সেইকাৰণে প্ৰত্যেকৰে দায়িত্ব আছে যে প্ৰত্যেকে প্ৰত্যেকৰ ঘৰটো ভালকৈ বনাওক, প্ৰত্যেকটো ইনষ্টিটিউটে ভালকৈ কনষ্ট্ৰাক্ট কৰক।
প্ৰিয় শ্ৰোতা, ভূমিকম্প এক প্ৰাকৃতিক দুৰ্যোগ, আমি ইয়াক বাধা দিব নোৱাৰোঁ। কিন্তু কিছু সাৱধানতা অৱলম্বন কৰি আমি ভূমিকম্পৰ ফলত হ'ব পৰা ক্ষয় ক্ষতি ৰোধ কৰিব পাৰোঁ।
গতিকে সতৰ্ক হওক আৰু নিৰাপদে থাকক।
ইমানপৰে শ্ৰোতাসকলে ৰেডিঅ' লুইতৰ দ্বাৰা প্ৰচাৰিত সাৰথি অনুষ্ঠানটি শুনিলে। এই অনুষ্ঠানটিৰ উদ্দেশ্য হৈছে দুৰ্যোগ ব্যৱস্থাপনা সম্পৰ্কে জনমানসত সজাগতাৰ সৃষ্টি কৰা। আমাৰ এই অনুষ্ঠানটি ডক্টৰ অনামিকা ৰায় সোঁৱৰণী ন্যাসৰ সৌজন্যত আৰু অসম দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত প্ৰস্তুত কৰা হৈছে।
প্ৰিয় শ্ৰোতা, সাৰথি অনুষ্ঠানটি শুনি আপুনি কেনে পালে তাক জনাবলৈ নাপাহৰিব। আমাক জনাবলৈ আপুনি 8811092674 এই নম্বৰলৈ মেছেজ কৰিব পাৰে, radiolit@gmail.com ইয়ালৈ ইমেইল কৰিব পাৰে, অথবা ফেচবুকৰ ৰেডিঅ' লুইতৰ পেজতো আপুনি আপোনাৰ বাৰ্তা প্ৰেৰণ কৰিব পাৰে। আপোনাৰ বহুমূলীয়া মন্তব্যৰ বাবে আমি বাট চাই ৰ'ম।